গুৱাহাটী বিৰোধীৰ আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা আয়ুক্ত সন্মিলন চলি আছে। এই সন্মিলনতে মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই 2 অক্টোবৰত উপজিলাৰ কাম কাজসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। সেই অনুসৰি কামৰূপ জিলাত দুখন উপজিলা হ'ব। প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰাই উপজিলাৰ কাম কাজসমূহ চলি থাকিব। একে সময়তে স্থায়ী কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যও চলি থাকিব। আনহাতে উপজিলা কাৰ্যালয়ৰ বাবে লোক নিৰ্মাণ বিভাগে প্ৰস্তুত কৰা নক্সা সংশ্লিষ্ট জিলা উপায়ুক্তসকলক কাইলৈ সন্মিলনতে দেখুৱাব বুলি মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই প্ৰকাশ কৰে। আনহাতে উপজিলাৰ মহকুমাধিপতিসকলক 2 অক্টোবৰৰ পূৰ্বে প্ৰশিক্ষণ দিয়া হ'ব বুলি প্ৰকাশ কৰাৰ লগতে 15 আগষ্টৰ পূৰ্বে প্ৰয়োজনীয় সকলো আচবাববোৰ অস্থায়ী কাৰ্যালয়লৈ নিয়াৰ নিৰ্দেশ দিয়ে। আয়ুক্ত সন্মিলনতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইখনমান জিলাৰ কাম কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সংশ্লিষ্ট আয়ুক্তসকলক জিলাভিত্তিক বৈষম্য দূৰ কৰিবলৈ নিৰ্দেশ দিয়ে। আয়ুক্তসকলক সপ্তাহত এদিন ক্ষেত্ৰ পৰ্যবেক্ষণ আৰু জিলাখনৰ বিশিষ্ট ব্যক্তিসকলৰ ঘৰলৈ যাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। আনহাতে অতিৰিক্ত জিলা আয়ুক্তক সপ্তাহত দুদিন কাম কাজ চোৱা চিতা কৰাৰ নিৰ্দেশ দিয়ে। একে সময়তে দৈনিক 1/3 চৰকাৰী বিষয়াক জনসাধাৰণৰ মাজলৈ গৈ সমস্যা বুজ ল'বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। প্ৰত্যেক 15 দিনৰ অন্তত অভিভাৱক মন্ত্ৰীৰ সৈতে আয়ুক্তক ভিডিঅ' কনফাৰেন্সযোগে কাম কাজ সন্দৰ্ভত আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক আহ্বান জনায়। প্ৰয়োজনৰ অভিভাৱক মন্ত্ৰীক জিলা ভ্ৰমণৰ বাবে আয়ুক্তই দাবী কৰিব পাৰিব বুলিও এই সন্মিলনত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। একে সময়তে মুখ্যমন্ত্ৰীয়ে কয় যে ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিখন জিলাত নতুন আঁচনি ৰূপায়ণ কৰিব লাগিব আৰু ৰূপায়িত নোহোৱা পুৰণা কাম কাজসমূহ সমাধানৰ চেষ্টা কৰা হ'ব। 31 ডিচেম্বৰৰ পূৰ্বে নতুন পঞ্চায়তে দায়িত্ব ল'ব পৰাকৈ প্ৰয়োজনীয় সকলো কাম কাজ কৰিবলৈ জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। একেটা প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে আয়ুক্তসকলক কয় যে পঞ্চায়তত 3টাতকৈ অধিক উন্নয়নখণ্ড হ'ব নোৱাৰিব। জিলা আয়ুক্তৰ সন্মিলনখনতে মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই চৰকাৰী কাৰ্যসূচীত কেৱল নিৰামিষ খাদ্য ব্যৱহাৰৰ নিৰ্দেশ দিছে। ৰাজ্যিক অতিথিৰ বাহিৰে কোনো চৰকাৰী বিভাগে আমিষ আহাৰে আপ্যায়ন কৰাটো বাধাৰ পৰিছে। এই সন্মিলনতে আগষ্টত লক্ষীমপুৰত কেবিনেট বৈঠক হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। এই প্ৰসংগতে এতিয়াৰে পৰা গুৱাহাটীৰ বাহিৰত কেবিনেট হোৱাৰ দিনা মন্ত্ৰীসকল একেটা সময়তে নাযাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মন্ত্ৰীসকল নিৰ্দিষ্ট সময়ৰ অন্তৰত গলে যান বাহনৰ লগতে অন্য অসুবিধা নহয়। আনহাতে বেৰিকেড সাজি প্ৰতিবাদ ৰোধ কৰিব বিচাৰিলে সকলো সমস্যাৰ সমাধান নহয় বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া বেৰিকেড ৰখাৰ প্ৰয়োজন নাই। ৰাজ্যৰ ভিডিআইপি সংস্কৃতিৰ আঁতৰৰ পোষকতা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ কনভয়তো 10খনতকৈ অধিক গাড়ী থাকিব নোৱাৰিব বুলি তেওঁ প্ৰকাশ কৰে। এই সন্মিলনতে শেহতীয়া বানত ক্ষতিগ্ৰস্তসকলক 12 আগষ্টত সাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ক্ষতিগ্ৰস্তক গৃহ নিৰ্মাণৰ বাবে 1,20,000 টকা দিয়া হ'ব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সাহায্য প্ৰদানৰ 7 দিন পূৰ্বে মঞ্জুৰি পত্ৰ বিতৰণ কৰা হ'ব। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়ৰ নিযুক্তি কেলেংকাৰীৰ গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালসহ 32 জন বিষয়াৰ বিৰুদ্ধে শাস্তিৰ ৰায় ঘোষণা কৰে। এই অনুসৰি আদালতে ৰাকেশ কুমাৰ পালক দুৰ্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 4টাকৈ গুৰুত্বপূৰ্ণ ধাৰাত দোষী সাব্যস্ত কৰি 14 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 2,00,000 টকাৰ জৰিমনা বিহিছে। একেদৰে আয়োগৰ প্ৰাক্তন সদস্য তামিতু ৰহমান আৰু বসন্ত কুমাৰ দলে 10 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 2,00,000 টকাকৈ জৰিমনা বিহিছে। আনহাতে বক্ৰপথাৰী চাকৰি লোৱাৰ অভিযোগত দোষী সাব্যস্ত হোৱা 29 জন কৃষি উন্নয়ন বিষয়াক 4 বছৰকৈ কাৰাদণ্ড আৰু 10,000 টকাকৈ জৰিমনা বিহিছে। উল্লেখযোগ্য যে কৃষি উন্নয়ন বিষয়ৰ নিযুক্তি কেলেংকাৰীৰ গোচৰত বিশেষ ন্যায়াধীশৰ আদালতে যোৱা 22 জুলাইত ৰাকেশ কুমাৰ পালসহ 32 জনক দোষী সাব্যস্ত কৰিছিল। দেশত স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ উদ্যমসমূহে এই পৰ্যন্ত 15,50,000ৰো অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহৰ অধীনত গ্ৰহণ কৰা পদক্ষেপৰ সহায়ত ষ্টাৰ্টআপসমূহে অনাগত সময়ত অধিক কৰ্মসংস্থাপন সৃষ্টি কৰাৰ লগতে যুৱ উদ্যমীসকলক আগবঢ়াই নিবলৈ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ঔদ্যোগিক বিকাশ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগে যোৱা 30 জুন পৰ্যন্ত 1,40,803টা ষ্টাৰ্টআপক স্বীকৃতি দিছে বুলি লোকসভাত দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীৰ এটা লিখিত উত্তৰত প্ৰকাশ কৰে।